এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ত প্ৰায় 600 কোটি টকা ব্যয় সাপেক্ষ কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন। মেৰাপানীৰ 2 নম্বৰ নেঘেৰী বিল গাঁৱত বসতি কৰা লোকসকলক 7 দিনৰ ভিতৰত গাঁও এৰিবলৈ বন বিভাগৰ জাননী জাৰি। আই আই টি গুৱাহাটীৰ গৱেষকৰ বাম্বুচা তুলদা নামৰ বাঁহৰ বিশেষ প্ৰজাতি ব্যৱহাৰেৰে পৰিৱেশ অনুকূল কম্পজিট মেটেৰিয়েল উদ্ভাৱন। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অহা 31 অক্টোবৰৰ ভিতৰত ৰাজ্যত 28 লাখ গৃহ নিৰ্মাণ সম্পূৰ্ণ হ'ব বুলি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ঘোষণা। আৰু অল্ড ট্ৰেফৰ্ডৰ চতুৰ্থ ক্ৰিকেট টেষ্টৰ আজি দ্বিতীয় দিনা ভাৰতৰ প্ৰথম ইনিংছত 350 ৰাণ অতিক্ৰম। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদত 324 গৰাকী ছাত্ৰী থাকিব পৰা এটা অত্যাধুনিক ছাত্ৰীনিবাসৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে আজি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত অধ্যাপকৰ আৱাস প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। আজিৰ ব্যস্ত কাৰ্যসূচীৰ অংশ হিচাপে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ত প্ৰায় 600 কোটি টকা ব্যয় সাপেক্ষ কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন কৰে। ডঃ শৰ্মাই প্ৰথমে 146 কোটি 43 লাখ টকা ব্যয় সাপেক্ষে মুখ্যমন্ত্ৰীৰ বিশেষ অনুদান আৰু পি এম উষা আঁচনিৰ অধীনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন আন্তঃগাঁথনিমূলক কাম কাজৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীৰ বিশেষ অনুদান আঁচনিৰ অধীনত বিশ্ববিদ্যালয়খনৰ আভ্যন্তৰীণ পথসমূহৰ সম্প্ৰসাৰণ আৰু মেৰামতি, 16টা আৱাসযুক্ত হাউচিং ব্লক, ক্ৰীড়া প্ৰাংগণ আৰু ব্যায়ামাগাৰ নিৰ্মাণ কৰা হ'ব। একেদৰে প্ৰধানমন্ত্ৰীৰ উচ্চতৰ শিক্ষা অভিযান চমুকৈ উষাৰ অধীনত 176 গৰাকী ছাত্ৰী থাকিব পৰা নিবাস, শৈক্ষিক ভৱন, শৈক্ষিক গৱেষণা কেন্দ্ৰ আৰু ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাগাৰ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ সফল ৰূপায়ণৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপে অসমৰ উচ্চশিক্ষাৰ ক্ষেত্ৰখনক নতুন দৃষ্টিভংগীৰে অগ্ৰসৰ হোৱাত সহায় কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই তেওঁৰ ভাষণত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগতে ৰাজ্যৰ ভালেকেইখন বিশ্ববিদ্যালয়ত আন্তঃগাঁথনি উন্নয়নৰ কাম আৰম্ভ হৈছে বুলি প্ৰকাশ কৰে।
ৰাজ্য চৰকাৰে ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয়ত আমি আন্তঃগাঁথনি আৰু আধুনিক প্ৰযুক্তিৰে সুসজ্জিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছিলো। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত 200 কোটি টকাৰ সহায়ৰ সমান্তৰালভাৱে আমি ৰাজ্যৰ আটাইকেইখন নতুন বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, মাধৱদেৱ বিশ্ববিদ্যালয়, যোৰহাটৰ মহিলা বিশ্ববিদ্যালয় আৰু আমাৰ চাবুৱাৰ স্পৰ্টছ ইউনিভাৰ্চিটি, এই আটাইকেইখন বিশ্ববিদ্যালয়লৈ আমি 50 কোটি টকাকৈও ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰান্ট আগবঢ়াইছিলো। ইয়াৰ ভিতৰত হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ো আছিলে আৰু প্ৰায়কেইখন বিশ্ববিদ্যালয়তে এই নিৰ্মাণ কাম প্ৰায় সম্পূৰ্ণ হৈও উঠিছে। সমান্তৰালভাৱে কেইটামান দিন আগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবেও ৰাজ্য চৰকাৰে 200 কোটি টকাৰ উন্নয়নমূলক আঁচনি লোৱাৰ বাবে ব্যৱস্থা আৰম্ভ কৰিছে। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বাবেও ওদালগুৰিত আন এটা কেম্পাছ নিৰ্মাণৰ বাবেও ৰাজ্য চৰকাৰে ব্যৱস্থা হাতত লৈছে।
মুখ্যমন্ত্ৰীয়ে আজি নাহৰকটীয়াত 130 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই অনুসৰি নাহৰকটীয়া সমজিলা আয়ুক্ত কাৰ্যালয়, নামৰূপ নাহৰকটীয়া পথ উড়ন সেতু, নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ভৱন, কুঁৱৰীগাঁও উচ্চ মাধ্যমিক বিদ্যালয় ভৱন আৰু হকী ষ্টেডিয়ামৰ আধাৰশিলা মুখ্যমন্ত্ৰীয়ে স্থাপন কৰে।
হকীৰ ক্ষেত্ৰত নাহৰকটীয়াৰ সম্ভাৱনা স্পষ্টভাৱে প্ৰমাণ কৰিছিল বিধায়ক তৰংগ গগৈ ডাঙৰীয়াৰ অনুৰোধক আৰু নাহৰকটীয়াৰ ক্ৰীড়া প্ৰতিভাক সন্মান জনাই 2023ৰ 30 জানুৱাৰীত ডিব্ৰুগড়ত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেটত আমি নাহৰকটীয়াত হকী ষ্টেডিয়াম নিৰ্মাণৰ সিদ্ধান্ত লৈছিলো। আজি 15.32 কোটি টকা ব্যয়েৰে আমি এই হকী ষ্টেডিয়ামৰ শুভাৰম্ভণি কৰিছো। 840খন আসনযুক্ত এখন ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ ছিণ্টেথিক হকী ফিল্ড আমি নাহৰকটীয়াত নির্মাণ করব বিচাৰিছো।
মুখ্যমন্ত্রী ডক্টৰ শর্মায় ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়াৰ স্বাস্থ্যৰ আজি বুজ লয়। মুখ্যমন্ত্ৰীয়ে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্য একাডেমী বঁটা বিজয়ী ডক্টৰ শইকীয়াৰ সৈতে কিছু সময় কটাই আৰু তেওঁৰ স্বাস্থ্যৰ বুজ লয়। মুখ্যমন্ত্রী ডক্টৰ শর্মায় সাহিত্যিকগৰাকীৰ চিকিৎসাৰ বাবে সকলো সা সুবিধা আগবঢ়াবলৈ চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ সঞ্জীৱ কাকতি আৰু আন চিকিৎসকসকলক পৰামৰ্শ দিয়ে। গোলাঘাট জিলাৰ মেৰাপানীৰ দুই নম্বৰ নেঘেৰী বিল গাঁৱত বাস কৰা দখলকাৰীসকলক সাদিনৰ ভিতৰত গাঁও এৰিবলৈ বন বিভাগে জাননী জাৰি কৰিছে। বন বিভাগৰ দলে আজি ঘৰে ঘৰে গৈ এই জাননী বিতৰণ কৰে। গোলাঘাট সংমণ্ডলৰ বন বিষয়াই জাৰি কৰা এই জাননীত এই লোকসকলে জামুগুৰি আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত দৈয়াং সংৰক্ষিত বনাঞ্চল এলেকাত অবৈধভাৱে প্ৰৱেশ কৰি বনাঞ্চল ধবংস কৰি গৃহ নিৰ্মাণৰ লগতে বনভূমিক কৃষিভূমিলৈ ৰূপান্তৰ কৰিছে বুলি কোৱা হৈছে। সংৰক্ষিত বনাঞ্চলত অনুমতি নোহোৱাকৈ বসবাস কৰাৰ বাবে তেওঁলোকক শীঘ্ৰেই এই বনভূমি খালী কৰি দিবলৈ নিৰ্দেশ দিয়া হৈছে। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে এই জাননী দিয়াৰ সময়ত বহুসংখ্যক লোক ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। বন বিভাগৰ এই জাননী পক্ষপাতিত্বমূলক বুলি অভিযোগ কৰি জাননী লাভ কৰা লোকসকলে উচ্চদৰ জাননী ফালি পেলায় বুলিও আমাৰ সংবাদদাতাই জনাইছে। উৰিয়ামঘাট অঞ্চলত বাস কৰা সন্দেহযুক্ত নাগৰিকক উচ্ছেদৰ বাবে বন বিভাগে ইতিমধ্যে জাননী জাৰি কৰিছে। উচ্ছেদৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ উৰিয়ামঘাটত পৰিস্থিতিৰ বুজ ল'ব। বন বিভাগৰ জাননী লাভ কৰাৰ পাছতে কেইবাশ দখলকাৰীয়ে উৰিয়ামঘাটৰ পৰা অন্য ঠাইলৈ ৰাওনা হৈছে বুলি আমাৰ গোলাঘাটৰ সংবাদদাতাই জনাইছে। বন বিভাগৰ জাননী অনুসৰি অহা 27 জুলাইৰ পৰা সেই স্থানত উচ্ছেদ চলোৱা হ'ব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীৰ গৱেষকৰ এটা দলে বাম্বুছা টুল্ডা নামৰ বাঁহৰ এটা বিশেষ প্ৰজাতি ব্যৱহাৰ কৰি পৰিৱেশ অনুকূল কম্পজিট মেটেৰিয়েল অৰ্থাৎ সংমিশ্ৰিত পদাৰ্থ উদ্ভাৱন কৰিছে। উত্তৰ পূব ভাৰতৰ আৰ্দ্ৰ আৰু উষ্ণ পৰিৱেশত দ্ৰুতগতিত বৃদ্ধি পোৱা বাঁহৰ প্ৰজাতিটো জৈৱ বিঘ্নিত পলিমাৰৰ সৈতে সংযোগ কৰি এই সংমিশ্ৰিত পদাৰ্থবিধ তৈয়াৰ কৰা হৈছে। উচ্চ শক্তিসম্পন্ন আৰু তাপৰ স্থিৰতাযুক্ত এই নতুনকৈ আৱিষ্কৃত পদাৰ্থবিধে কমকৈ আৰ্দ্ৰতা শোষণ কৰাৰ লগতে ইয়াৰ উৎপাদন ব্যয় কম হোৱাৰ বাবে সাধাৰণ প্লাষ্টিকৰ বিকল্প হিচাপে ব্যৱহাৰ হোৱাৰ সম্ভাৱনা আছে। যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক পুনম কুমাৰীৰ নেতৃত্বত সম্পন্ন হোৱা এই গৱেষণাই প্লাষ্টিক আৱৰ্জনা সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত ফলপ্ৰসূভাৱে কাম কৰিব বুলি আশা কৰা হৈছে। ইতিমধ্যে আই আই টি গুৱাহাটীৰ গৱেষকসকলে জৈৱভিত্তিক বা পেট্ৰলিয়াম ভিত্তিক ইপক্সিৰে শক্তিশালী কৰা বাম্বুছা টুল্ডা বাঁহবিধৰ বিশেষ সংযোগী পৰীক্ষা সম্পন্ন কৰিছে। এই সংমিশ্ৰিত পদাৰ্থবিধ উন্নত বৈদ্যুতিক পদাৰ্থ যান বাহন বিমান বহনক্ষম নিৰ্মাণ সামগ্ৰীৰ উৎপাদন আৰু অংশ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হ'ব। কাঠ লোহা আৰু প্লাষ্টিকৰ বিকল্প এই পদাৰ্থবিধৰ নিৰ্মাণ ব্যয়ো অতি কম হ'ব বুলি অধ্যাপক পুনম কুমাৰীয়ে জানিবলৈ দিছে। সম্প্ৰতি শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠানটোৱে নব্য বিকশিত পদাৰ্থবিধৰ জীৱন চক্ৰৰ মূল্যায়ন কৰি আছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অহা 31 অক্টোবৰৰ ভিতৰত ৰাজ্যত 28 লাখ গৃহ নিৰ্মাণ সম্পূৰ্ণ হ'ব বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে প্ৰকাশ কৰিছে। শিৱসাগৰ জিলায়ুক্ত সভাকক্ষত আজি বিভাগীয় বিষয়া কৰ্মচাৰীৰ উপস্থিতিত এখন পৰ্যালোচনা সভাত অংশ লোৱাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ কয় যে এই আঁচনিৰ অধীনত ৰাজ্যত 28 লাখ গৃহৰ ভিতৰত 21 লাখৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু বাকী থকা 7 লাখ গৃহৰ নিৰ্মাণ কাৰ্য চলি আছে।
28 লাখ ঘৰৰ ভিতৰত ইতিমধ্যে আমি প্ৰায় 21 লাখ ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আমি সম্পূৰ্ণ কৰিছোঁ আৰু 21 লাখৰ পিছতে এতিয়া 7 লাখৰ ঘৰৰ কাম চলি আছে। আমাৰ মনৰ ইচ্ছা হৈছে কি যে মই প্ৰতিখন জিলা বা ব্লকত গৈ আছোঁ এইকাৰণে যাতে আগন্তুক দিনত আমি যদি নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বিচাৰি যাম ভাৰত চৰকাৰৰ ওচৰত আৰু তাৰ প্ৰাক মুহূৰ্তত যাতে আমাৰ নিৰ্মাণৰত হৈ থকা ঘৰবোৰ যাতে সম্পূৰ্ণ কৰিব পাৰোঁ তাৰ কাৰণে মই প্ৰতিখন জিলাতে হওক বা ব্লকতে গৈ আছোঁ। কিন্তু ইতিমধ্যে আমি দেখিছোঁ প্ৰায় 40,000 মানুহৰ ঘৰৰ কাৰণে ইতিমধ্যে আবেদন আহিছে বা আমাৰ ছাৰ্ভে হৈছিলে। এতিয়া আমি 40,000 ঘৰ বা অসমত যদি আমি 10 লাখ ঘৰ যদি বিচাৰি যাওঁ তেতিয়া ভাৰত চৰকাৰে ক'ব যে আপোনালোকৰ 7 লাখৰ ঘৰৰ কাম শেষ হোৱা নাই। গতিকে সেইকাৰণে আমি যাতে ঘৰবোৰ যাতে শেষ কৰিব পাৰোঁ তাৰ কাৰণে আমি ইতিমধ্যে প্ৰতিখন জিলাত ভ্ৰমণ কৰি আহিছোঁ আৰু আজি সভাত সিদ্ধান্ত লোৱা গৈছে 30 অক্টোবৰৰ ভিতৰত আমি শিৱসাগৰ জিলাত যিমানবোৰ ঘৰ কমপ্লিট কৰিবলগীয়া আছে সেই ঘৰবোৰ আমি কমপ্লিট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।
উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত শিৱসাগৰ জিলাৰ বাবে আবণ্টিত 43,000 বাসগৃহৰ 33,000 নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈছে। আকাশবাণীৰ সঞ্চালক প্ৰধান ডঃ প্ৰজ্ঞা পালিৱাল গৌড়ে আজি শ্বিলঙত মেঘালয়ৰ আকাশবাণী কেন্দ্ৰসমূহত কাম কাজৰ পৰ্যালোচনা কৰে। আকাশবাণীৰ শ্বিলং টুৰা জোৱাই আৰু নংষ্টইন কেন্দ্ৰৰ বিষয়াবৰ্গই অংশগ্ৰহণ কৰা এই পৰ্যালোচনা বৈঠকত ডঃ গৌড়ে কেন্দ্ৰসমূহৰ অনুষ্ঠানশৈলীত অভিনৱত্ব সংযোগেৰে বিজ্ঞাপন আহৰণৰ অধিক প্ৰয়াস চলাবলৈ বিষয়াবৰ্গক নিৰ্দেশ দিয়ে। তেওঁ কয় যে উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰোতাসকলৰ উপযোগীকৈ অনুষ্ঠানসমূহ অধিক আকৰ্ষণীয় কৰি তুলিব পাৰিলেহে বিজ্ঞাপনৰ জৰিয়তে এই কেন্দ্ৰসমূহে উপাৰ্জন কৰিব পাৰিব। কাইলৈ বিয়লি ডঃ পালিৱাল গড় গুৱাহাটীলৈ আহিব আৰু শনিবাৰে তেওঁ গুৱাহাটীত অসমৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম কাজৰ পৰ্যালোচনা কৰিব। 27 জুলাইত তেওঁ নতুন দিল্লীলৈ উভতি যাব। কাছাৰ জিলাৰ কালাইনৰ সিন্দুৰা বনভোজস্থলী পৰ্যটকৰ বাবে সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। যোৱা দেওবাৰে সিন্দুৰা নৈত পৰি শ্ৰীভূমিৰ দুজন যুৱকৰ মৃত্যু হোৱাৰ পাছতে জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰে। কাটিগড়া ৰাজহচক্ৰৰ অন্তৰ্গত এই বনভোজস্থলীত প্ৰয়োজনীয় নিৰাপত্তাৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে সেই ঠাইত জনসাধাৰণৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। জিলা আয়ুক্ত মৃদুল যাদৱে এই সংক্ৰান্তীয় নিৰ্দেশনা জাৰি কৰি কয় যে প্ৰয়োজনীয় সাৱধানতা অবিহনে এনে স্থানত জনসাধাৰণে মুক্তভাৱে ঘূৰি ফুৰাৰ ফলত বিপদৰ সন্মুখীন হ'ব পাৰে। এই নিৰ্দেশৰ উলংঘা কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ ধাৰাৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জিলা আয়ুক্তগৰাকীয়ে উল্লেখ কৰে। দৰং আৰক্ষীয়ে মঙলদৈ চহৰৰ 2 নম্বৰ ৱাৰ্ডত অভিযান চলাই আজি বুজন পৰিমাণৰ মাদক দ্ৰব্য, 8টা মোবাইল ফোন, 1টা টেবলেট, কম্পিউটাৰ আৰু নগদ ধনসহ 2জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰী 2জনৰ ভিতৰত এগৰাকী মহিলাও আছে। আছিয়া বেগম নামৰ ধৃত মহিলাগৰাকীৰ ঘৰত তালাচী চলাই আৰক্ষীয়ে মাদক দ্ৰব্য আৰু অন্যান্য সামগ্ৰীসমূহ জব্দ কৰে। আমাৰ দৰং জিলাৰ সংবাদদাতাই দিয়া তথ্য অনুযায়ী মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি নিচাজাতীয় দ্ৰব্যৰ অবৈধ বেহা চলাই আহিছিল।
ৰাজ্যৰ 5খন জিলা বাক্সা, চিৰাং, কোকৰাঝাৰ, নলবাৰী আৰু ওদালগুৰিৰ 12গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ কাৰ্যালয় পৰিদৰ্শনৰ উদ্দেশ্যে কালি যাত্ৰা কৰে। ছাত্ৰ ছাত্ৰীৰ দলটোৱে 26 জুলাইলৈকে ইছৰোৰ কাম কাজ প্ৰত্যক্ষ কৰিব। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে নৱমৰ পৰা দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ৰাজ্যখনৰ চৰকাৰী আৰু প্ৰাদেশিকীকৃত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে। এই ভ্ৰমণৰ জৰিয়তে তেওঁলোকে ভাৰতৰ মহাকাশ অভিযান, গৱেষণাৰ সা সুবিধা আৰু প্ৰযুক্তিগত দিশত অগ্ৰগতি সন্দৰ্ভত জানিব পাৰিব। সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ত মিছন সঞ্চালক ডঃ ওম প্ৰকাশে নৰ্থ ইষ্ট ষ্টুডেণ্ট প্ৰগ্ৰাম ফৰ এৱাৰনেছ ৰিচ এণ্ড নলেজ অন স্পেচ অৰ্থাৎ এন ই স্পাৰ্কছ কাৰ্যসূচীৰ অধীনত তৃতীয়টো গোটৰ এই ছাত্ৰ ছাত্ৰীসকলৰ যাত্ৰাৰ কালি শুভাৰম্ভ কৰে। দিছপুৰ আৰক্ষীয়ে গুৱাহাটী মহানগৰীত লুকাই থকা কেৰালা আৰু মহাৰাষ্ট্ৰৰ 3জন চাইবাৰ অপৰাধত অভিযুক্ত লোকক আজি গ্ৰেপ্তাৰ কৰে। দিছপুৰ ছুপাৰ মাৰ্কেটৰ এখন হোটেলৰ পৰা আৰক্ষীয়ে গৌতম চিবুলিনা, মহম্মদ সমীৰ আৰু অমন আন্দেজ চিন্দে নামৰ লোক 3জনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ উদ্যোগত চৰাইদেউ জিলা যোগাসন ক্ৰীড়া সন্থাৰ সহযোগত সাপেখাতিত আজিৰে পৰা 5ম বাৰ্ষিক সদৌ অসম যোগাসন ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ হৈছে। এই প্ৰতিযোগিতাত বিভিন্ন জিলাৰ 5 শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। ভাৰত আৰু ইংলেণ্ডৰ মাজত অল্ড ট্ৰেফৰ্ডত চলি থকা চতুৰ্থ ক্ৰিকেট টেষ্টৰ আজি দ্বিতীয় দিনা ভাৰতে প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই 358 ৰাণ সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। ভোজন বিৰতিৰ পৰলৈকে 6 উইকেটৰ বিনিময়ত 322 ৰাণ সংগ্ৰহ কৰা ভাৰতৰ হৈ সাই সুদৰ্শন 61 ৰাণ কৰি, শাৰুল ঠাকুৰে 41 ৰাণ আৰু ৰবীন্দ্ৰ জাদেজাই 20 ৰাণ কৰি আউট হয়। কালি আঘাতপ্ৰাপ্ত হৈ খেলপথাৰ ত্যাগ কৰিবলগীয়া হোৱা ভাৰতৰ উপ অধিনায়ক ঋষভ পণ্ট বেটিং কৰিবলৈ আহে আৰু ভাৰতৰ ৰাণ সংখ্যা আগবঢ়াবলৈ চেষ্টা কৰে যদিও ক্ৰমাগত উইকেট পতনৰ ফলত 358 ৰাণত ইনিংছ সামৰিবলৈ বাধ্য হয়। ভোজন বিৰতিৰ পাছত ভাৰতে ৱাশ্বিংটন সুন্দৰৰ উইকেট হেৰুৱায়। টেষ্ট অভিষেক ঘটা অংশুল কম্বোজে আজি এটাও ৰাণ সংগ্ৰহ নকৰাকৈ আউট হয়। ঋষভ পণ্ট 54 ৰাণ কৰি জোফ্ৰা আৰ্চাৰৰ বলত বোল্ড আউট হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা 26 জুলাই শনিবাৰে নিশা 8:02 ইয়াৰ দৃষ্টিপাতত গ্ৰীষ্মকালীন শিবিৰ সম্পৰ্কত এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আয়োজিত গ্ৰীষ্মকালীন শিবিৰৰ প্ৰাসংগিকতা সন্দৰ্ভত আকাশবাণীৰ সংবাদদাতা আৰু আন কেইগৰাকীমান অভিজ্ঞ ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ত প্ৰায় 600 কোটি টকা ব্যয় সাপেক্ষে কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন। মেৰাপানীৰ 2 নম্বৰ নেঘেৰিবিল গাঁৱত বসতি কৰা লোকসকলক 7 দিনৰ ভিতৰত গাঁও এৰিবলৈ বন বিভাগৰ জাননী জাৰি। আই আই টি গুৱাহাটীৰ গৱেষকৰ বাম্বুচা তুলদা নামৰ বাঁহৰ বিশেষ প্ৰজাতি ব্যৱহাৰেৰে পৰিৱেশ অনুকূল কম্পজিট মেটেৰিয়েল উদ্ভাৱন। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অহা 31 অক্টোবৰৰ ভিতৰত ৰাজ্যত 28 লাখ গৃহ নিৰ্মাণ সম্পূৰ্ণ হ'ব বুলি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ঘোষণা। আৰু অল্ড ট্ৰেফৰ্ডৰ চতুৰ্থ ক্ৰিকেট টেষ্টৰ আজি দ্বিতীয় দিনা ভাৰতৰ প্ৰথম ইনিংছত আটাইকেইটা উইকেটৰ বিনিময়ত 358 ৰাণ সংগ্ৰহ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।